জিহিজকেল 5 অধ্যায়। আৰু সেই মনুষ্য সন্তান, তুমি এখন চোকা তৰোৱাল লোৱা, তুমি তাক নাপিতৰ খুৰস্বৰূপে লৈ নিজ মূৰৰ চুলি আৰু দাড়িৰ ওপৰত চলোৱা, পাছত এখন তজু লৈ সেই দাড়ি চুলিবোৰ জুখি ভাগ ভাগ কৰিবা। নগৰ অৱৰোধ কৰা দিন সম্পূৰ্ণ হলে তুমি তাৰ তিনিভাগৰ এভাগ নগৰৰ মাজত জুইত পুৰিবা। তুমি দ্বিতীয় ভাগ লৈ নগৰৰ চাৰিওফালে তাক তৰোৱালেৰে প্ৰহাৰ কৰিবা, আৰু তুমি তৃতীয় ভাগ বায়ুত উৰুৱাই দিবা। আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম। কিন্তু তুমি অলপ সংখ্যক চুলি ল'বা আৰু তোমাৰ কাপোৰৰ আঁচলত বান্ধিবা, তাৰ পাছত তাৰে অধিক চুলি ল'বা আৰু জুইৰ মাজত পেলাই দিবা, আৰু জুইৰে পুৰিবা। তাৰ পৰা জুই ওলাই গোটেই ইজৰাইলৰ বংশত সোমাব। প্ৰভু যীহুৱাই এই কথা কৈছে, এয়ে জেৰুচালেম, মই ইয়াক জাতিবোৰৰ মাজত স্থাপন কৰিলো, আৰু ইয়াৰ চাৰিওফালে আন জাতিসমূহ আছে, কিন্তু ই মোৰ শাসন প্ৰণালীবোৰৰ বিৰুদ্ধে জাতিসমূহতকৈও অধিক দুষ্কৰ্ম কৰিলে, আৰু ইয়াৰ চাৰিওফালে থকা দেশৰ লোকসকলতকৈও মোৰ বিধিবোৰ বিৰুদ্ধে অধিক বিদ্ৰোহ কৰিলে, কিয়নো তেওঁলোকে মোৰ শাসন প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিধিবোৰৰ বিৰুদ্ধে গ'ল, সেইবোৰত তেওঁলোক নচলিল। এইকাৰণে প্ৰভু যীহুৱাই এই কথা কৈছে, তোমালোকৰ চাৰিওফালে থকা জাতিবোৰতকৈ তোমালোকে অধিক অত্যাচাৰ কৰিলা, মোৰ বিধিবোৰত নচলিলা, মোৰ শাসন প্ৰণালীবোৰ পালন নকৰিলা, আৰু তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন প্ৰণালী অনুসাৰেও কাৰ্য নকৰিলা। এইকাৰণে প্ৰভু যীহুৱাই এই কথা কৈছে, চোৱা, ময়েই তোমাৰ বিপক্ষ, আৰু মই জাতিসমূহৰ সাক্ষাতে তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম, যিহক মই কেতিয়াও কৰা নাই, আৰু যিহৰ নিচিনা কেতিয়াও নকৰিম। তোমাৰ আটাই ঘিনলগীয়া কাৰ্যবোৰৰ কাৰণে তাকেই তোমাৰ মাজত কৰিম। এইকাৰণে তোমাৰ মাজত বাপেকহঁতে পুতেকহঁতক খাব, আৰু পুতেকহঁতে বাপেকহঁতক খাব, এই প্ৰকাৰে মই তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম, আৰু তোমাৰ আটাই অৱশিষ্ট ভাগ চাৰিওফালে বায়ুত উৰুৱাই দিম। এই হেতুকে প্ৰভু যীহুৱাই কৈছে, মোৰ জীৱনৰ শপত, তোমাৰ আটাই ঘিনলগীয়া বস্তুৰে আৰু তোমাৰ আটাই ঘিনলগীয়া কাৰ্যৰে তুমি মোৰ পবিত্ৰ স্থান অশুচি কৰাৰ বাবে মই নিশ্চয় তোমাক হ্ৰাস কৰিম, তোমালৈ কৃপাদৃষ্টি নকৰিম, আৰু তোমাক দয়াও নকৰিম। তোমাৰ তিনিভাগৰ এভাগ লোক তোমাৰ মাজত মহামাৰীত মৰিব আৰু আকালৰ দ্বাৰাই নষ্ট হ'ব, দ্বিতীয় ভাগ তোমাৰ চাৰিওফালে তৰোৱালত পতিত হ'ব, আৰু তৃতীয় ভাগ মই চাৰিওফালে বায়ুত উৰুৱাই দিম, আৰু ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম। এইদৰে মোৰ ক্ৰোধ সিদ্ধ হ'ব, আৰু মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাই ক্ষান্ত হ'ম। মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰাৰ পাছত তেওঁলোকে জানিব যে মই যীহুৱা, মই মৰ্যাদা ৰখাৰ উৎসাহতে এই কথা ক'লো। ইয়াৰ বাহিৰে আটাই পথিকসকলৰ দৃষ্টিত তোমাৰ চাৰিওফালে থকা জাতিবোৰৰ মাজত মই তোমাক ধ্বংসৰ স্থান আৰু ধিক্কাৰৰ বিষয় কৰিম। তাতে মই ক্ৰোধত, কোপত আৰু কোপযুক্ত ধমকিত তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিলো। তোমাৰ চাৰিওফালে থকা সেই জাতিবোৰৰ কাৰণে সেই নগৰ ধিক্কাৰ, বিদ্ৰূপ, শিক্ষা আৰু আচৰিতৰ বিষয় হ'ব। মই যীহুৱাই এই কথা ক'লো। মই সেই সময়ত তেওঁলোকৰ মাজলৈ আকালস্বৰূপ বিনাশাৰ্থক অনিষ্টকাৰী বান মাৰিম। তোমালোকক বিনষ্ট কৰিবৰ অৰ্থেই সেইবোৰ মাৰিম। মই তোমালোকৰ ওপৰত আকাল বহাম আৰু তোমালোকৰ অন্ন ৰূপ লাখুটি ভাঙিম। মই তোমালোকৰ অহিতে আকাল আৰু হিংসুক জন্তুবোৰ পঠাম, সিহঁতে তোমাক সন্তানহীন কৰিব। মহামাৰী আৰু ৰক্তপাত তোমাৰ মাজেদি যাব, আৰু মই তোমাৰ অহিতে তৰোৱাল অনাম। মই যীহুৱাই এই কথা কলো।